Good evening. Itu akashwani kohima samlago khobor puri ase ketu khomere. Poila headlines. Prime Minister Narendra Modi to desh laga unnati karne bishi mahilas khange politics te join kuribole anurodh kuri dise. Tate koise ki BJP tu hoile maiki empowerment logo juri ase. India to neighborhood first policy laga commitment to rakhi dise tate Sri Lanka logo cooperation to masbut kuribole. Sarkar tu hoile 53.5 lakhs LPG supply to deliver kuri dise tate 2400 rupees to kuribole parise aru supreme court to pan india guideline to issue kuri dise road safety to bhorabole itia pura khobor prime minister aru senior bjp leader narendra modi to aji desh te vikas anibole bishi mahila khankie politics te bhag lobole anurodh kuri dise tai tu hoile ekta public meeting bishnupur west bengal bank Kurab district te kotha kurise Sri Modi tu koise ki BJP tu hoile maiki khan laga empowerment te juri ase aru ichha ase tai khan la surakshat aru security karne tai pura Trinamool Congress ke arop tu dise ki le mane Congress pura 2029 te maiki laga kota bill tu rokhai dise aru koise ki manu khan pura tai khan ke saza dibo
Bengal ki behne chahti thi ki unko 33% arakshan mile मोदी ने ये सुनिश्चित किया कि ये 2029 से ही लागू हो लेकिन टीएमसी नहीं चाहती थी कि बंगाल की बेटियां ज्यादा संख्या में एमएलए बने क्योंकि बंगाल की बेटियां इनके महाजंगल राज को चुनौती दे रही है
পুরুলিয়া পোল রেলিতে কথা কুড়ি কিনা শ্রীমতী তু কৈছে মানু খান তো বিজেপি কে বিশ্বাস আহি যাছে তাই পুরা টিএমসি লাগা নিচে করাপশন আর অত্যাচার কুড়া ওপর আরোপ তো দিছে আর ওয়েস্ট বেঙ্গল লাগা মানু খানকে ভুই কুড়া কারণে ভাইস প্রেসিডেন্ট সিপি রাধাকৃষ্ণন তু আজি কলম্বোতে শ্রীলঙ্কা লাগা প্রেসিডেন্ট অনুরা কুমারা দিসাং নায়াকে কে প্রেসিডেন্সিয়াল সেক্রেটারিয়েট পড়া লগ করেছে দুইটা লিডার্স খান তো লম্বা আর প্রডাক্টিভ কথা খান তো করেছে যুন্ত লাগা মঞ্জিল তো হলে দুইটা দেশ মাজতে টাইস খান তো মজবুত করবলে মিটিং লাগা সময় শ্রী রাধাকৃষ্ণন তো ইন্ডিয়া লাগা নেবরহুড ফার্স্ট পলিসি লাগা কমিটমেন্ট তো রাখি দিছে তাতে মিলি কেনা উঠা আর উন্নতি লাগা কোপারেশন তো করি কেনা যাব
The talks also reviewed ongoing initiatives, including the Indian Housing Project and projects under the $450 million assistance package supporting areas affected by Cyclone Dithwa. The Indian Vice President is also scheduled to meet Prime Minister Hiranya Marasuriya and other leaders, as well as interact with the community members and diaspora. The visit highlights steady momentum in bilateral engagement between the two countries. Ahmed Mui Faruqi, Akashwani News, Colombo.
ভাইস প্রেসিডেন্ট সিপি রাধাকৃষ্ণন তো বিশি কাম খান তো জনাই দিছে শ্রীলঙ্কা লগ টাইস তো মজবুত করবলে যেটা তাই ইন্ডিয়ান কমিউনিটি লগ কথা করেছে কলম্বোতে একটা কি জনানি তো হইলে ওভারসি সিটিজেন অফ ইন্ডিয়া ও সি আই স্কিম লাগা এক্সটেনশন ওপর কৈছে যোন সিক্স জেনারেশন তক আছে তাতে আসানি ডকুমেন্টেশন নর্ম করে দিছে ভাইস প্রেসিডেন্ট তো স্কলারশিপ লাগা ডর এক্সপেনশন তো জনাই দিছে ক্লিয়ন স্টেট ওয়ার্কার্স এডুকেশন ট্রাস্ট লাগা নিচিতে তাতে বেশি বেনিফিশিয়ারিজ তো উঠি আছে আর ফাইন্যান্সিয়াল মদত তো সোশিয়ো ইকোনমিক ঠিক থাকিয়া বলে করে আছে সরকার তো আজি কৈছে কি ডোমেস্টিক এলপিজি সিলিন্ডার লাগা ডেলিভারিজ তো নর্মাল আছে বুকিং খান থাকি কিনা তাতে 53.5 lakh সিলিন্ডার তো যাকালি ডেলিভার করে দিছে মিনিষ্ট্রি অফ পেট্রোলিয়াম এন্ড ন্যাচুরেল গেস পড়া কৈছে কি 39,000 ওপর পিএনজি কনজিউমার তো তাই খান লাগা এলপিজি কানেকশন তো সুরেন্ডার করে দিছে mypngd.in ওয়েবসাইট পড়া মিনিষ্ট্রি পড়া কৈছে কি পেট্রোলিয়াম প্রডাক্টস আর এলপিজি লাগা সাপ্লাই তো দেশ লাগা সব জায়গাতে ঠিক আছে তাতে এলপিজি ডিস্ট্রিবিউটরশিপ পড়া একু শর্টেজ তো রিপোর্ট না থাকি কেনা তাতে আর কৈছে কি এনফোর্সমেন্ট একশন তো হইলে দেশ লাগা সব জায়গাতে যাই আছে হোর্ডিং আর ব্ল্যাক মার্কেটিং তো রুখা বলে তাতে 2400 উপর রেটস তো যাকালি করেছে অনলাইন এলপিজি বুকিং তো 98% উঠিছে সব ইন্ডাস্ট্রিতে সুপ্রিম কোর্ট তো হইলে প্যান ইন্ডিয়া গাইডলাইন তো ইস্যু করে দিছে রোড সেফটি তো ভরাবলে সাই থাকিয়া নিচনা এক্সপ্রেস হাইওয়ে তো হইলে খাতারা লাগা জায়গা নহবলে লাগে এডমিনিস্ট্রেটিভ ল্যাবস নহইলে বি ইনফ্রাস্ট্রাকচার গেপ নিমিতে একটা বেঞ্চ অফ জাস্টিস জে কে মহেশ্বরী আর এ এস চান্দুকার পড়া কৈছে কি ইন্ডিয়া পুরা লাগা রোড নেটওয়ার্ক তো ন্যাশনাল হাইওয়ে পড়া খালি 2% হে আছে হইলে বি তাতে 30% তো হইলে রোড ফেটেলিটিস আছে অর্ডারতে কৈছে কি কোনো ন্যাশনাল হাইওয়ে কে রেচ ওয়ে নহইলে বি পেভ শোল্ডারতে ভারী নহইলে বি কমার্শিয়াল গাড়ি খান তো পার্ক নহইলে বি নৰখিব কৈছে। খালি ডেজিগনেটেড বেছ নহলে বি অথৰাইজ ৱে চাইড ফেচিলিটি তেহে পাৰিব। আলাগ ডাইৰেকশ্যন তে কৰ্ট পৰা নেশ্যনেল হাইৱে লগা ৰাইট অফ ৱে তে উইথ ইমিডিয়েট এফেক্ট পৰা কনষ্ট্ৰাকশ্যন নহলে বি নতুন ধাবা খা লোৱা লগা নহলে বি কমাৰ্চিয়েল ষ্ট্ৰাকচাৰ টো বন্ধ কৰি দিছে। আপুনি খান আকাশবাণী কহিমা পৰা দিয়া খবৰ শুনি আছে। তাজা খবৰ জলদি পাব কাৰণে আমি খান এক্স হেণ্ডেলছ AIR নিউজ এলাৰ্টছ আৰু AIR আণ্ডাৰস্কৰ কহিমাতে ফ'ল' কৰিবলৈ পাৰিব। আপুনি খান পৰা এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। ৱেলকাম বেক। আপুনি খান চাম লগা খবৰ শুনি আছে। ইছৰ' চেয়াৰমেন ভি নাৰায়ণন পৰা কৈছে কি G20 ছেটেলাইটটো হ'লে মৌচুমটো ষ্টাডি কৰিবলৈ হাৱা লগা পলিউশ্যন আৰু মৌচুম মনিটৰ কৰিবলৈ ডিজাইন কৰিছে আৰু 2027 লঞ্চ কৰিবলৈ আশা আছে। তাইৰ পৰা কৈছে কি ইণ্ডিয়াটো সবচে পহিলা দেশ আছে একো কলিউশ্যন নাথাকি কিনে 100 ওপৰ ছেটেলাইটটো একটা ৰকেট পৰা ৰাখিবলৈ পাৰিছে। ডাক্টৰ নাৰায়ণনটো যোৱাকালি ইঞ্জিনিয়াৰিং ষ্টাফ অফ কলেজ অফ ইণ্ডিয়া হায়দৰাবাদতে DRDO ইছৰ' আৰু এৰোনটিকেল ছচাইটি অফ ইণ্ডিয়া লগা ছাইণ্টিষ্ট খান লগ কথা কৰিছে। তাইৰ পৰা কৈছে কি ইণ্ডিয়াটো G20 কাণ্ট্ৰিজ খান নিমিত্তে লিড ৰোলটো লৈ আছে G20 ছেটেলাইটটো লঞ্চ কৰিবলৈ।
ISRO is responsible for the Gaganyaan program.
ISRO Gaganyaan कार्यक्रम चला रहा है जिसका उद्देश्य मानव युक्त मिशन को अंतरिक्ष में भेजना है। वर्ष 2040 तक भारत रॉकेट और उपग्रह प्रौद्योगिकी अनुप्रयोग और मानव अंतरिक्ष यात्रा के क्षेत्र में किसी भी अन्य अंतरिक्ष प्रौद्योगिकी वाले देश के बराबर होगा। वर्ष 2040 तक भारत चंद्रमा पर उतरेगा और वहां पर तिरंगा फहराएगा। ये उपलब्धि दर्शाएगी कि भारत आने वाले कुछ वर्षों में एक विकसित देश बनने की दिशा में निरंतर अग्रसर है।
ডিষ্ট্ৰিক্ট ষ্টেট হোল্ডাৰ্ছ কনচাল্টেটিভ ৱৰ্কশ্বপটো ভিক্সিট নাগালেণ্ড 2047 নিমিত্তে যোৱাকালি নিউলেণ্ডতে ৰাখিছে। নিউলেণ্ড লগা ডিপুটি কমিশ্যনাৰ TLQ চুমং তিখিৰ পৰা পাব্লিক খাংগে মিছনতে ভাগ ল'বলৈ অনুৰোধ কৰি দিছে। তাতে ভিক্সিট ভাৰত 2047 হ'লে দেশকে 2047 ফুলি ডেভেলপ দেশ কৰিবলৈ লগা মঞ্জিল আছে। তাইৰ পৰা জনাইছে কি এইটোতো নেশ্যনেল ভিজন লগত জুৰি আছে আৰু ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স লগা 100 ইয়াৰ্ছ লগ লগ কৰি আছে। ডি চিটো সব ষ্টেক হোল্ডাৰ্ছ খাংগে ডিষ্ট্ৰিক্টে দিগদাৰী খানটো আইডেণ্টিফাই কৰিবলৈ মাঙি দিছে। তাতে নতুন বানা লগা ডিষ্ট্ৰিক্টটো অহা সময়তে বেছি দিগদাৰী আৰু দুৰ্বি সামনা কৰিবলৈ পাৰে। একটা ছেক্টৰেল এছেছমেণ্ট অভাৰভিউ টু ডিপাৰ্টমেণ্ট পৰা প্ৰেজেণ্ট কৰি দিছে। তাতে 5টা উন্নতি লগা ছেক্টৰ্ছ আছে, যোনটো খান আছে ইকনমিক, ছ'চিয়েল, এনভাইৰনমেণ্টেল, ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু গভৰ্ণেন্স খান আছে। কহিমা ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিছ অথৰিটিটো কহিমা ছায়েন্স কলেজ টছমাৰ লগত জুৰি কিনে একটা লিগেল এৱেৰনেছটো যোৱাকালি কলেজতে ৰাখিছে। প্ৰিন্সিপাল এল টেমজেনৱা বাং পৰা সমাজ তে দিগদাৰী খানটো কৈছে। তাতে মৌচুম লগা বাদলাভ ওপৰত বেছি কৈছে আৰু চাইবাৰ ক্ৰাইম, তাতে অনলাইন থ্ৰেড আৰু এক্সপ্লইটেশ্যন পৰা নিজৰ এৱেৰনেছ লগা জৰুৰী কৈছে। নাগালেণ্ড ষ্টেট লিগেল ছাৰ্ভিচ অথৰিটি মেম্বাৰ ছেক্ৰেটাৰী নিকো আকামিৰ পৰা কৈছে কি ভেনাৰেবল ছেকশ্যন খান নিমিত্তে ফ্ৰী লিগেল এইডটো পা আছে আৰু পাব্লিক খানকে ইটো ছাৰ্ভিচেছটো চলাবলৈ অনুৰোধ কৰিছে। প্ৰিন্সিপাল ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজ মেজুভুলতি থেৰিয়ে পৰা ষ্টুডেণ্টছ খান লগা ৰাইট টু ষ্টাডি লগা জেগা ওপৰ কৈছে। তাতে হিউমিলেশ্যন আৰু ডিছক্ৰিমিনেশ্যন নাথাকি কিনে তাইৰ পৰা টিচাৰ্ছ খানকে মাতিছে ষ্টুডেণ্টছ খান লগা মেণ্টেল ৱেল বিংটো মনিটৰ কৰিবলৈ আৰু ডিছক্ৰিমিনেশ্যন ওপৰ ইণ্টাৰনেল কমপ্লেইন কমিটিকে ৰিপৰ্ট দিবলৈ মন উঠাই দিছে। নৰ্থ পুলিচ ষ্টেচন কহিমা লগা অফিচাৰ ইনচাৰ্জ গুৰপ্ৰীত কৌৰ কৈছে কি এৱেৰনেছটো কম থকাৰ কাৰণে চাইবাৰ ক্ৰাইম উঠি আছে আৰু ডিজিটেল টেকনলজিতে বেছি ৰিলাই কৰাৰ কাৰণে তাইৰ পৰা পাৰ্চনেল নহলে বি ছেঞ্চিটিভ জানকাৰীটো ছ'চিয়েল মিডিয়া নহলে বি নাজানিয়া প্লেটফৰ্মতে ভাগ নকৰিবলৈ এডভাইচ দিছে। আসাম রাইফলটো যোৱাকালি মেলৰি ডিষ্ট্ৰিক্টে শেল্টাৰ হোম লগা বাচ্চা খাংকে কথা কৰিছে। ইন্সপেক্টৰ জেনেৰেল আসাম ৰাইফল নৰ্থ মেজৰ জেনেৰেল হৰিন্দৰ সিং মাভিৰ পৰা বাচ্চা খান লগা মন উঠাই দিছে। তাতে শিক্ষা, ডিচিপ্লিন আৰু প্ৰিজাৰ্ভেন্স লগা জৰুৰী কৈ কিনে তাইৰ পৰা লাগি থকা সামান খানটো ভাগ কৰিছে। তাতে স্কুল বেগছ, আমব্ৰেলা, জিঅ'মেট্ৰি বক্সেছ আৰু ষ্টেচনেৰী খান আছে। পৰ্টেবল ছ'লাৰ লাইটছ, স্পৰ্টছ লগা সামান খান বি ভাগ কৰি দিছে। ইণ্ডিয়া মিটিৰলজিকেল ডিপাৰ্টমেণ্ট IMD পৰা কালি নাগালেণ্ড আৰু দেশ লগা আলাগ আলাগ জেগাতে থাণ্ডাৰষ্টৰ্ম আৰু লাইটনিংটো ফৰকাষ্ট দিছে। অহা লগা দিনতে হালকা পৰা ঠিক বাৰিছটো গিৰিব। তাতে থাণ্ডাৰষ্টৰ্ম লাইটনিং হাৱা যোনটো 30-50 কিলোমিটাৰ পাৰ আৱাৰটো প্ৰিডিক্ট কৰি দিছে। এইটো চামে ইষ্ট ৰাজস্থান, ইষ্ট উত্তৰ প্ৰদেশ, ঝাৰখণ্ড আৰু ওড়িশাতে কালি হিট ৱেভ আহিবলৈ প্ৰিডিক্ট কৰিছে। মেট ডিপাৰ্টমেণ্ট পৰা গৰম আৰু গৰমী মৌচুমটো অহা দুই দিন কাৰণে কষ্টেল অন্ধ্ৰপ্ৰদেশ, কষ্টেল কৰ্ণাটক, তামিলনাডু, পুডুচেৰী আৰু কাৰাইকালতে হ'বলৈ প্ৰিডিক্ট কৰিছে। খবৰ শেষতে দুবাৰ হেডলাইনছ। प्राइम मिनिस्टर नरेंद्र मोदी तो देश लगा उन्नति करने बेसि महिला संगे पलिटिक्स जॉइन कर अनुरोध करते कैसे कि बीजेपी तो हुई माइकी एम्पावरमेंट जुड़ी आसे इंडिया तो नेबरहुड फर्स्ट पलिसी लगा कमिटमेंट राखी दी तक श्रीलंका लोग कॉर्पोरेशन तो मजबूत करें सरकार तो हुई 53.5 lakhs एलपीजी सप्लाई तो डिलीवर कर दी तक 2400 ड्रेज तो कर सुप्रीम कोर्ट तो पैन इंडिया गाइडलाइन तो इश्यू कर दी रोड सेफ्टी तो भरवाले आज राति लगा नागामीज खबर इमानते शेष